এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজি অম্বুবাচীৰ মহাযোগ আৰম্ভ হয়। আজি দিনৰ 2:56 অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে 3 দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হয়। 26 জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱী স্নান নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। মা কামাখ্যাৰ দুৱাৰ বন্ধ হোৱাৰ পাছতে ভক্ত সাধু সন্যাসীসকল দেৱীৰ আৰাধনাত মগ্ন হৈছে। একে সময়তে কামাখ্যা মন্দিৰৰ নামনিৰ পৰা মন্দিৰৰ প্ৰাংগণলৈকে হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। অম্বুবাচী মহাযোগ উপলক্ষে সন্ধিয়া পাণ্ডুঘাটত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার লগতে পর্যটন মন্ত্রী রঞ্জিত কুমার দাসে অংশগ্রহণ করব। অম্বুবাচী মহাযোগ সুচারুরূপে অনুষ্ঠিত করার বাবে কামরূপ মহানগর জিলা প্রশাসন, আরক্ষী আর কামাখ্যা মন্দির কর্তৃপক্ষ সকল ব্যবস্থা গ্রহণ করেছে। নামনির পর নীলাচল পাহাড়ের উপরলে খোজকাঢ়ি উঠি যাওয়া ভক্তর খোয়া পানির ব্যবস্থা করা হয়েছে। একদরে ঠায়ে ঠায়ে স্বাস্থ্য শিবির স্থাপন করা হয়েছে। আইন শৃংখলা তথা তীর্থযাত্রী ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত 120 গৰাকী স্থায়ী সুৰক্ষাকৰ্মী, 400 গৰাকী স্কাউট গাইড, 150 গৰাকী স্বেচ্ছাসেৱক, 250 গৰাকী অস্থায়ী সুৰক্ষাকৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে 5টা CCTV কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া 6 বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অম্বুবাচী মহাযোগৰ প্ৰস্তুতি সম্পৰ্কত আজি সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। আকাশবাণীৰ গুৱাহাটীৰ সংবাদদাতা হেমন্ত কুমাৰ বৰাৰ সাক্ষাৎকাৰৰ ভিত্তিত অনুষ্ঠানটো প্ৰযোজনা কৰিব পৰিস্মিতা দিহিঙীয়াই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আজি কোকৰাঝাৰত দলীয় নেতা আৰু কৰ্মীসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। দুদিনীয়া কোকৰাঝাৰ ভ্ৰমণৰ সময়ছোৱাত শ্ৰীগগৈ পৰ্বতঝৰা, বাঁচবাৰী, ফকিৰাগ্ৰাম আৰু শ্ৰীৰামপুৰলৈও যাব আৰু তাত তেওঁ দলৰ সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ উদ্দেশ্যে তৃণমূল পৰ্যায়ৰ দলীয় কৰ্মীসকলৰ সৈতে মত বিনিময় কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগগৈয়ে কয় যে দলে সমাগত BTC নিৰ্বাচনত অত্যন্ত গুৰুত্ব সহকাৰে লৈছে। দলে তৃণমূল পৰ্যায়লৈ গৈ জনসাধাৰণৰ সৈতে সহযোগিতাৰে কাম কৰি দলীয় ভেটি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাত তেওঁ সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে। তৃণমূল পৰ্যায়ৰ বাস্তৱ সমস্যাসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ কোনোধৰণৰ সম্পৰ্ক নাই বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে চৰকাৰখন তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণতো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে আজি হাতীগাঁৱত অভিযান চলাই 4 জনকৈ আফগানিস্তানৰ নাগৰিকক গ্ৰেপ্তাৰ কৰে। আফগান নাগৰিক কেইগৰাকীক বৈধ নথি পত্ৰ অবিহনে ভাৰতত বাস কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হোৱা লোককেইজন হৈছে অমন খান, ৰিজৱান খান, ইউছুফ জাহিদ আৰু আছিফ ৰাণা। আৰক্ষীয়ে ধৃত আফগান নাগৰিককেইজনৰ ভাড়াঘৰৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কেতবোৰ নথি পত্ৰ জব্দ কৰিছে। দক্ষিণ হালমৰাৰ বিভিন্ন অঞ্চল ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত কবলত পৰিছে। শেহতীয়াকৈ ৱাহাব বজাৰত বহুকেইখন ব্যৱসায়িক প্ৰতিষ্ঠান খহনীয়াৰ কবলত পৰাৰ ফলত স্থানান্তৰ কৰিবলগীয়া হৈছে। ইয়াৰ পূৰ্বেও অঞ্চলটোত খহনীয়াৰ ফলত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ স্থানান্তৰ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ফলত ফকিৰগঞ্জ আইৰকাটা সংযোগী পথলৈও ভাবুকি আহিছে। অঞ্চলটোৰ লোকসকলে খহনীয়াৰ স্থায়ী সমাধান বিচাৰি চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে। গ্ৰন্থ অধ্যয়ন অবিহনে কোনো এটা জাতি উন্নতিৰ শিখৰত আৰোহণ কৰিব নোৱাৰে বুলি ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব অনিমেষ তালুকদাৰে মন্তব্য কৰিছে। পাঠশালাৰ ৰাইটাৰ্ছ ফৰামৰ উদ্যোগত আজি আয়োজিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত তেওঁ এইবুলি কয়। অনুষ্ঠানত বিজনী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা সাহিত্য একাডেমী বঁটাপ্ৰাপক ডঃ বীৰহাজ গিৰি বসুমতাৰীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি এখন সম্ভ্ৰান্ত সমাজ আৰু সুশিক্ষিত জাতিৰ বাবে গ্ৰন্থ অধ্যয়নৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। ধেমাজি জিলা ছাত্ৰ সন্থাৰ অন্যতম সক্ৰিয় আঞ্চলিক সমিতি শ্ৰীপাণী আঞ্চলিক সন্থাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। জাতীয় শ্বহীদসকলৰ নামত উৎসৰ্গিত শ্বহীদ ভৱন নামেৰে নামকৰণ কৰা এই ভৱনটো আজি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই উদ্বোধন কৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত।